পাচনি কৰ্ম অধ্যায় তিনি। কোনো এদিন প্ৰাৰ্থনাৰ সময়ত অৰ্থাৎ তিনিমান বজাত পিতৰ আৰু জোহন ধৰ্মধামলৈ গৈছিল। এনেতে ধৰ্মধামত সোমোৱাবিলাকত মাগিবলৈ যি এজনক ধৰ্মধামৰ সুন্দৰ নামেৰে দুৱাৰ মুখত নিতৌ নি থয়, এনে এজন উপজাৰে পৰা খুৰা মানুহক লোকে বৈ আনিল। তেওঁ পিতৰ আৰু জোহনক ধৰ্মধামত সোমাবলৈ ধৰা দেখি ভিক্ষা পাবলৈ বিনয় কৰিলে। তেতিয়া পিতৰে জোহনৰে সৈতে তেওঁলৈ একেথৰে চাই ক'লে,
আমালৈ চোৱা।
তাতে তেওঁ কিছু পাবলৈ আশা কৰি তেওঁলোকলৈ চাই থাকিল। তেতিয়া পিতৰে ক'লে,
মোৰ ৰূপ বা সোণ নাই, কিন্তু যি আছে তাকেই তোমাক দিওঁ। নাচৰতীয়া যীশুখ্ৰীষ্টৰ নামেৰে তুমি খোজকাঢ়ি ফুৰ।
এইবুলি তেওঁ তেওঁৰ সোঁহাতত ধৰি তেওঁক তুলিলত, তেতিয়াই তেওঁৰ ভৰি আৰু গাঁঠিয়ে বল পালে। তাতে তেওঁ জাপ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে। এইদৰে তেওঁ ফুৰি ফুৰি দেও মাৰি মাৰি আৰু ঈশ্বৰৰ স্তুতি কৰি কৰি তেওঁলোকৰ সৈতে ধৰ্মধামত সোমালে। তাতে আটাইবোৰ মানুহে তেওঁক খোজকঢ়া আৰু ঈশ্বৰৰ স্তুতি কৰা দেখিলে আৰু তেওঁবিলাকে তেওঁক চিনি পালে যে এওঁৱে ধৰ্মধামৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা মাগিছিল।
আৰু তেওঁলৈ যি ঘটিল তাৰ বিষয়ে তেওঁবিলাকে বৰ আচৰিত আৰু বিস্ময় মানিলে।
তেওঁ পিতৰ আৰু জোহনক ধৰি থাকোঁতে আটাই মানুহে বিস্ময় মানি যিটো বাৰাণ্ডা চলোমনৰ বোলে তালৈকে তেওঁলোকৰ ওচৰলৈ লৰি আহিল। তাকে দেখি পিতৰে মানুহবিলাকক ক'লে,
হে ইছৰাইলীয়া মানুহবিলাক, তোমালোকে ইয়াত কিয় বিস্ময় মানিছা? আৰু আমি আমাৰ নিজৰ শক্তি বা ভক্তিৰে ইয়াক খোজ কঢ়ালো বুলি ভাবি তোমালোকে কিয় একেথৰে চাই আছা? হওক, যি যীচুক তোমালোকে শত্ৰুৰ হাতত শোধাই দিলা আৰু পিলাতে তেওঁক এৰি দিবলৈ থিৰ কৰিলতো তেওঁৰ আগত অস্বীকাৰ কৰিলা। আব্ৰাহাম, ইছাহাক আৰু জাকুবৰ ঈশ্বৰ অৰ্থাৎ আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচুক মহিমান্বিত কৰিলে, কিন্তু তোমালোকে সেই পবিত্ৰ আৰু ধাৰ্মিকজনাক অস্বীকাৰ কৰি নৰবধি এটাকহে যেন তোমালোকক দিব এনে যাচনা কৰিলা আৰু সেই জীৱনৰ অধিকাৰীকে বধ কৰিলা। হওক, কিন্তু ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ। আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে তেওঁৰ সেই নামেই যি মানুহক তোমালোকে দেখি চিনি আছা তেওঁক বলৱান কৰিলে, আৰু তেওঁৱেই জন্মোৱা বিশ্বাসেই তোমালোক আটাইৰে আগত এওঁক সম্পূৰ্ণৰূপে সুস্থ কৰিলে। হে ভাইসকল, মই জানিছোঁ তোমালোকৰ শাসনকৰ্তাসকলে আৰু তোমালোকে নুবুজিয়েই সেই কৰ্ম কৰিছিলা, কিন্তু ঈশ্বৰে তেওঁৰ খ্ৰীষ্টৰ দুখভোগৰ যি কথা ভাৱবাদীসকলৰ মুখেৰে আগে কোৱাইছিল তাক এইদৰে সিদ্ধ কৰিলে। এতেকে মন পালতাই ঘূৰি আহা যেন তোমালোকৰ পাপ মোচন হয় আৰু এইদৰে প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল আহে আৰু তোমালোকৰ নিমিত্তে নিৰূপিত খ্ৰীষ্টক অৰ্থাৎ যীচুক যেন তেওঁ পঠাই দিয়ে। ঈশ্বৰে পূৰ্বৰে পৰা তেওঁৰ পবিত্ৰ ভাৱবাদীসকলৰ মুখেৰে যি যি সময়ৰ কথা কোৱাইছিল সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সেই সময়লৈকে স্বৰ্গই সেই যীচুক গ্ৰাহ্য কৰিবৰ আৱশ্যক আছে। বুচিয়ে কৈছিল যে প্ৰভু পৰমেশ্বৰে তোমালোকৰ ভাইবিলাকৰ মাজৰ পৰা মোৰ সদৃশ এজন ভাৱবাদী উৎপন্ন কৰিব। তেওঁ তোমালোকক যি যি কথা ক'ব সেই সকলো কথা তোমালোকে শুনিবা, আৰু যিকোনো প্ৰাণীয়ে সেই ভাৱবাদীৰ কথা নুশুনিব তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। আৰু তাত বাজে চমুৱেল আদি কৰি যিমান ভাৱবাদীয়ে কথা কৈছিল সেই সকলোৱেও এই কালৰ বিষয়ে কৈ গৈছিল, আৰু তোমালোক সেই ভাৱবাদীসকলৰ সন্তান আৰু তোমালোকৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব। এই কথা ঈশ্বৰে আব্ৰাহামক কৈ তোমালোকৰ ওপৰ পুৰুষসকলে সৈতে যি নিয়ম কৰিলে, ঈশ্বৰে তেওঁৰ সেৱকক উৎপন্ন কৰি তোমালোকৰ প্ৰতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীৰ্বাদ দিবলৈ প্ৰথমতে তোমালোকৰ ওচৰলৈ তেওঁক পঠালে।